এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। শাৰদীয় দুৰ্গা পূজাৰ আজি মহা অষ্টমীত দেৱীক মহাগৌৰীৰ ৰূপত পূজা অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিণী দুৰ্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলচৰৰ বিলবেশ্বৰ দেৱালয়কে ধৰি প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। উগ্ৰতাৰা দেৱালয়ত আজি দুৰ্গা পূজাৰ মহা অষ্টমীত ভক্তসকলে দেৱীৰ আশীষ গ্ৰহণ কৰে। মাৰ্কণ্ডেয় মুনিৰ আশ্ৰম খ্যাত উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ত ভক্তসকলে বৈদিক পৰম্পৰাৰে দেৱীক আৰাধনাৰ লগতে পূজা অৰ্চনা কৰিছে। বাক্সা জিলাৰ ৰূপহীত আজি পুৱাৰে পৰা 73 সংখ্যক ৰূপহী আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী মা দুৰ্গা পূজা মহোৎসৱৰ মহা অষ্টমীত যথেষ্ট ভক্তৰ সমাগম হয়। জিলাখনত অনুষ্ঠিত পূজাৰ বিষয়ে আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয়।
সমগ্ৰ ৰূপহী এলেকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ঐক্যতাৰে উদযাপন কৰা এই ৰূপহী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ স্থাপন কৰা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি স্থানত উপস্থিত হৈ ভক্তসকলে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা যায়। সম্পূৰ্ণ চৰকাৰী নিয়মানুসাৰে অনুষ্ঠিত কৰা এই ৰূপহী আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱত বড়ো, কছাৰী, কোচ, ৰাভা, মদাহী, শৰণীয়া, বঙালী আদি বিভিন্ন সম্প্ৰদায়ৰ লোকৰ যথেষ্ট ভক্তৰ সমাগম হয়। একেদৰে বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীকুইজৰ দেৱালয়, শ্ৰীপুৰ দেৱালয়, মুছলপুৰ, বৰবৰী, ডুমুনিকে ধৰি বিভিন্ন
অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত শোকাকুল হৈ গোৱালপাৰা জিলাৰ প্ৰতিখন পূজা সমিতিয়ে জাকজমকতা পৰিহাৰ কৰি আধ্যাত্মিকতাৰ মাজেৰে কেৱল বৈদিক ৰীতি নীতিৰে পাজি অৰ্চনা কৰা দেখা গৈছে। উল্লেখযোগ্য যে জিলাখনৰ 143 পূজা মণ্ডপত এইবেলি দুৰ্গা পূজা অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত ঐতিহাসিক টুকৰেশ্বৰী দেৱালয় আৰু জয়ভূম কামাখ্যা মন্দিৰ অন্যতম। দৰঙী কোচ ৰাজবংশৰ মঙলদৈ ৰজা হাউলিত 409 বছৰীয়া ঐতিহ্য আৰু পৰম্পৰাৰে আজি মহা অষ্টমীত মুখমণ্ডলত ৰঙা ৰং বুলোৱা দুৰ্গা দেৱীৰ ৰণচণ্ডী ৰূপৰ বলি বিধানেৰে পূজা অৰ্চনা কৰা হয়। নগাঁও জিলাত 400ৰো অধিক পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ আয়োজন কৰিছে। অৱশ্যে এইবাৰ আনন্দ উল্লাসৰ পৰিৱৰ্তে অনাড়ম্বৰভাৱে দেৱীক আৰাধনা কৰা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো শাৰদীয় দুৰ্গা পূজাৰ মহা অষ্টমী উপলক্ষে আজি পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা ৰোডৰ বিভিন্ন পূজাথলীত আজি মহা অষ্টমী পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ দক্ষিণ প্ৰান্তৰ ডকৰেশ্বৰ দেৱালয়, বৰপেটা ৰোডৰ দুৰ্গাবাৰী কালীবাৰী পূজা আৰু শিৱবাৰীকে ধৰি বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। হাউলিৰ আনন্দ বজাৰ জনকল্যাণ সমিতিৰ পূজা মণ্ডপে এইবাৰ ৰাইজক বিশেষভাৱে আকৰ্ষণ কৰিছে। তেওঁলোকে জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মণ্ডপ নিৰ্মাণ কৰিছে। কোকৰাঝাৰ জিলাৰ 125 পূজা মণ্ডপত আজি পৰম্পৰাগত ৰীতি নীতিৰে মহাষ্টমী পূজা অনুষ্ঠিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা হয়। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা SIT বিষয়াইও দিল্লীত ঘটনাৰ অনুসন্ধানৰ বাবে উপস্থিত আছে। জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে দাখিল কৰা এজাহাৰ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্ত উভতাই অনা আৰু ন্যায় প্ৰদান নিশ্চিত কৰাত সহায় হ'ব বুলি তেওঁ উল্লেখ কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অনুসন্ধান অব্যাহত ৰাখিছে। প্ৰয়াত শিল্পীগৰাকীৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক আজি বিশেষ তদন্তকাৰী গোটে সোধা পোছা কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গৰ সৈতে সন্দীপন গাৰ্গ একেলগে গৈছিল। ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন আজি গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটো শ্ৰীলংকাৰ মুখামুখি হৈছে। বিয়লি 3 বজাত আৰম্ভ হোৱা খেলখন বৰষুণৰ বাবে কিছু সময় স্থগিত ৰখা হয় আৰু নিৰ্ধাৰিত 50 অভাৰৰ সলনি 48 অভাৰ খেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। টছত জিকি শ্ৰীলংকাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে এটা উইকেট হেৰুৱাই 14 অভাৰত 50 ৰাণ কৰি খেলি আছে। ইপিনে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে আজি যান বাহন চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ যান বাহন শাখাই বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে প্ৰস্তুত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে।